নমস্কাৰ, আমাৰ ত্ৰাণকৰ্তা মহান প্ৰভু যীশুৰ নামত আপোনাক এই ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জনাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
জীবন দুদিনিয়া আজি আছে কাইলৈ নাই, এই যে জীবন দুদিনিয়া আজি আছে কাইলৈ নাই, মাটি মানুহে পাই মাটি পেঠা হেরুয়া সুযুক্তি নাহে যে তোরা অবাবতে নষ্ট করিবলে মানুহ একন হবই যে পাই, অবাবতে নষ্ট করিবলে মানুহ একন হবই যে পাই, প্রভু যীশুর কথা ভাবি বলে খন্তে সময় নুলা সময় করি
সহাৰি দিয়াৰ সময়ীয়া, হে
বন্ধ হলে নেমেলিব যিশুয়ে দুনা ডাক বিলা আৰু জাগতিকতা জীৱনৰ ভুক্তি আত্মকুচাই ডাক বিলা আৰু জাগতিকতাই জীৱনৰ ভুক্তি আত্মকুচাই
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? এই অনুষ্ঠান সম্বন্ধে কিবা জানিবলগীয়া কথা থাকিলে বা আমাৰ মহান প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়েও কিবা সুধিবলগীয়া কথা থাকিলে অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। এই অনুষ্ঠান সম্বন্ধে আপোনালোকৰ মতামত জনাই আমালৈ আজিয়ে দুখাৰিমান লিখি নপঠিয়াই কিয়।
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, আমি তোমাক ধন্যবাদ জনাওঁ, কিয়নো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিছা। তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব আমি বুজাই দিব নোৱাৰোঁ, আমি বুজি নাপাওঁ যদিহে তুমি আমাক বুজাই নিদিয়া। এতেকে আহা পিতা, তোমাৰ বাক্য বুজি পাবলৈ তুমি আমাক সহায় কৰা, তুমিয়েই আমাক শিকোৱা, তোমাৰ স্পষ্ট মাত আমাক শুনিবলৈ দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ উপচি পৰাকৈ ঢালি বাকি দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানত আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যীহুচুৱা পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছিলো। আপুনি শুনিছিল নে বাৰু? যোৱা অনুষ্ঠানত আমি এই যীহুচুৱা পুস্তকখনৰ প্ৰথম অধ্যায়ৰ 10 নম্বৰ পদলৈকে আলোচনা আগবঢ়াইছিলো। গতিকে আজিৰ অনুষ্ঠানত আমি এই প্ৰথম অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা আলোচনা আৰম্ভ কৰিব খুজিছো। আপোনাৰ হাতত যদি পুৰণি নিয়ম বাইবেলখন আছে তেনেহলে অনুগ্ৰহ কৰি উলিয়াই লওকচোন, আৰু যদিহে নাই মনোযোগেৰে শুনি যাব। বাইবেলৰ পৰা পাঠ কৰি দিম যীহুচুৱা প্ৰথম অধ্যায় 11 নম্বৰ পদ। তোমালোকে চাউনীৰ মাজেদি গৈ লোকবিলাকক এই আজ্ঞা কৰা, তোমালোকে তোমালোকৰ নিমিত্তে বাটৰ সমল যুগুত কৰা, কিয়নো তোমালোকৰ ঈশ্বৰ জিহুৱাই অধিকাৰৰ অৰ্থে তোমালোকক যি দেশ দিছে সেই দেশত সোমাই তাক অধিকাৰ কৰিবৰ নিমিত্তে 3 দিনৰ ভিতৰত তোমালোকে সেই জৰ্দন নদী পাৰ হৈ যাব লাগিব। ইছৰাইলে 40 বছৰ অৰণ্যত ভ্ৰমি ফুৰি ফুৰি যিখন দেশৰ সন্মুখ এতিয়া পাইছেহি, সেইখন সকলো দিশেৰেই ইছৰাইলৰ, তেওঁলোকৰ নিজৰ, কাৰণ ঈশ্বৰে সেই দেশৰ কথাকেই কৈ তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত প্ৰতিজ্ঞা কৰিছিল। স্বৰ্তহীনভাৱে সেই দেশখন ইছৰাইলৰ, কিন্তু দেশখন অধিকাৰ কৰি লোৱা কথাটোহে এটা ডাঙৰ কথা, আৰু সেই কথাটোত এটা চৰ্ত সোমাই আছে। ইছৰাইলে সেই দেশখন নিজেই অধিকাৰ কৰি ল'ব লাগিব। অৱশ্যে যীহুচুৱাৰ পুস্তকখনৰ মূল বিষয়বস্তুটো জয়লাভ নহয়, কাৰণ জয়লাভৰ মুকুটটো কেৱল ঈশ্বৰেহে পায়। এই পুস্তকখনৰ মূল বিষয়টো হৈছে আধিপত্য। ইছৰাইলে নিজেই সেই দেশখন অধিকাৰ কৰি ল'ব লগা হৈছিল। আমাৰ অধ্যয়ন আৰু অলপ আগুৱাই গ'লে আমি জানিম যে ইছৰাইলে ইমান দিনে স্বৰ্গৰ পৰা পৰি থকা মান্না খোৱাৰ পৰা বঞ্চিত হৈছে। মান্না স্বৰ্গৰ পৰা নপৰা হ'ল, ফলত তেওঁলোকে ভোজনৰ বাবে সেই দেশখনৰ পুৰণি শস্য সংগ্ৰহ কৰিব লগা হৈছিল। বোধ কৰো এই শস্যবোৰ তেওঁলোকে শত্ৰুৰ পৰাহে লুট কৰি আনিছিল, কাৰণ ইমান ততাতৈয়াকৈ কোনেও খেতি কৰি শস্য পাব নোৱাৰে। ইছৰাইলে মান্না সংগ্ৰহ কৰা কথাটোত আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ আধ্যাত্মিক শিক্ষা আছে। ইছৰাইলে মান্না প্ৰত্যেক দিনে সংগ্ৰহ কৰিব লাগিছিল, আজিৰখিনি কাইলৈ নচলে। এদিনতকৈ বেছিদিন সাঁচি ৰাখিলে সেই মান্না খোৱাৰ উপযোগী হৈ নাথাকে। আমি যেনেকৈ ৰাতি থাকি যোৱা ভাতকেইটা পিছদিনা ৰাতিপুৱাকৈ নিমখ তেলেৰে খাম বুলি থৈ দিওঁ, তেনেকৈ ইছৰাইলে মান্না সাঁচি ৰাখিব নোৱাৰিছিল। ৰাতিপুৱা গোটাই নিশালৈকে খাব পাৰিছিল, পিছদিনা পুৱা আকৌ নতুনকৈ মান্না সংগ্ৰহ কৰিব লাগিছিল। মুঠতে এইটো তেওঁলোকৰ দৈনিক কাৰ্য আছিল। ঠিক তেনেদৰেই আমাৰ আত্মিক জীৱনৰ বাবেও প্ৰতিদিনে আত্মাৰে পৰিপূৰ্ণ হোৱাটো আৱশ্যক। আজি আপুনি আত্মাৰে পৰিপূৰ্ণ হৈছে, গতিকে অহাকালিলৈ আৰু প্ৰয়োজন নাই, তেনেকুৱা নহয়। আপুনি যদি তেওঁৰ সৈতে এটা গভীৰ সম্বন্ধত চলিবলৈ আৰু তেওঁৰ বাবে জীৱন যাপন কৰিবলৈ বিচাৰিছে, তেন্তে আপোনাক ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দৈনন্দিন পৰিপূৰ্ণতাৰ প্ৰয়োজন আছে। আপোনাৰ শৰীৰটোৰ বাবে আপুনি কেইবাৰ আহাৰ খাই বাৰু? অন্ততঃ তিনিবাৰ নিশ্চয় আপুনি কিবা নহয় কিবা এটা খায়েই, নহয় জানো? গতিকে আত্মিক জীৱনটোৰ বাবে আপুনি কেইবাৰ আহাৰ গ্ৰহণ কৰে বাৰু? মই বাইবেল অধ্যয়নৰ কথাকেই ক'ব খুজিছো। শৰীৰটোতকৈ আমাৰ আত্মাৰ অতি যত্ন প্ৰয়োজন নহয়নে বাৰু? আত্মাৰ সজীৱতাৰ বাবে দৈনিক বাইবেল অধ্যয়ন আৰু প্ৰাৰ্থনাৰে পবিত্ৰ আত্মাৰ পৰিপূৰ্ণতা বিচৰা উচিত, আৰু সেই কাম সদায় কৰা উচিত। এই বিষয়ত আপুনি বাৰু একমত নে, প্ৰিয় শ্ৰোতা? বাৰ নম্বৰ পদটো পঢ়ি দিছো। পাছে যিহুছুৱাই ৰুবেনিয়া ও গাদিয়াবিলাকক আৰু মনছিৰ আধা ফৈদক কলে, ইছৰাইলৰ বাৰটা ফৈদৰ মাজত ফাট মেলিছিল। আঢ়ৈটা ফৈদে জৰ্দন পাৰ হৈ প্ৰতিজ্ঞাৰ দেশখন অধিকাৰ কৰি ল'বলৈ অনিচ্ছা প্ৰকাশ কৰিছিল। তেওঁলোকে জৰ্দনৰ এইটো পাৰকেই সুবিধাজনক যেন বোধ কৰিছিল। আমি কিন্তু এই আঢ়ৈটা ফৈদৰ এই সিদ্ধান্তত অকণো সন্তুষ্ট নহয়। ঈশ্বৰে তেওঁলোকৰ বাবে যিখন দেশ নিৰূপণ কৰিছিল, সেইখন দেশতকৈ জৰ্দনৰ বিপৰীত দিশটোকেই তেওঁলোকে উত্তম জ্ঞান কৰিলে। ঈশ্বৰে যিখন দেশত ঘিউ মৌ বয় বুলি কৈছিল, সেইখন দেশ তেওঁলোকৰ বাবে মূল্যহীন যেন হৈ পৰিল। এতিয়া আমি তেৰ নম্বৰ পদৰ পৰা পোন্ধৰ নম্বৰ পদলৈকে পাঠ কৰি দিম। তোমালোকৰ ঈশ্বৰ যীহোৱাই তোমালোকক জিৰণি দিছে আৰু তোমালোকক এই দেশ দিব। তোমালোকৰ ল'ৰা তিৰোতা আৰু তোমালোকৰ পশুবোৰ জৰ্দনৰ পূব পাৰে মুচিয়ে তোমালোকক দিয়া দেশতেই থাকিব লাগিব। কিন্তু যীহোৱাই তোমালোকৰ নিচিনাকৈ তোমালোকৰ ভাইবিলাকক জিৰণি নিদিয়ে মানে, আৰু তোমালোকৰ ঈশ্বৰ যীহোৱাই তেওঁবিলাকক দিয়া দেশ তেওঁবিলাকেও অধিকাৰ নকৰে মানে, তোমালোকে আটাই পৰাক্ৰমী বীৰ পুৰুষবিলাকে সাজু হৈ তেওঁবিলাকৰ আগে আগে পাৰ হৈ গৈ তেওঁবিলাকক সাহায্য কৰিব লাগিব। পাছত তোমালোকে জৰ্দনৰ পূব পাৰে সূৰ্যোদয়ৰ ফালে যীহোৱাৰ দাস মুচিয়ে দিয়া তোমালোকৰ আধিপত্যৰ দেশলৈ উভতি আহি তাক ভোগ কৰিবা। এই যি আজ্ঞা যীহোৱাৰ দাস মুচিয়ে তোমালোকক দিছিল তাক সোঁৱৰণ কৰা। মুচি তেওঁলোকৰ এই সিদ্ধান্তত একমত হৈছিল কেৱল এটা চৰ্তত। ইছৰাইলৰ বাকী চাৰে নটা ফৈদে প্ৰতিজ্ঞাৰ দেশখন অধিকাৰ কৰিবলৈ যাওঁতে এই আঢ়ৈটা ফৈদো লগত যাব লাগিব। মুচিৰ এই চৰ্তত যেতিয়া এই আঢ়ৈটা ফৈদ সন্মত হৈছিল, তেতিয়াহে মুচিয়ে তেওঁলোকৰ সেই অনুৰোধ গ্ৰহণ কৰিছিল। ষোল্ল পদৰ পৰা ওঠৰ নম্বৰ পদলৈকে পাঠ কৰি দিম। তাতে তেওঁবিলাকে যীহোছুৱাক উত্তৰ দি কলে, আপুনি আমাক যি যি আজ্ঞা দিছে আমি সেই সকলোকে পালন কৰিম, আৰু আপুনি আমাক যলৈকে পঠাই তলৈকে আমি যাম। আমি সকলো বিষয়তে যেনেকৈ মুচিৰ কথা শুনিছিলো তেনেকৈ আপোনাৰ কথাও শুনিম। কেৱল মুচিৰ লগত থকাৰ দৰে আপোনাৰ ঈশ্বৰ যীহোৱা আপোনাৰ লগত থাকক। যিকোনোৱে আপোনাৰ আজ্ঞাৰ বিৰুদ্ধে আচৰণ কৰিব আৰু আপুনি তাক দিয়া আজ্ঞাৰ কোনো কথা নুশুনিব তাৰ প্ৰাণদণ্ড হ'ব। কেৱল আপুনি বলৱান আৰু সাহিয়াল হওক। কেতিয়াবা আপোনাৰ মনলৈও এই প্ৰশ্ন আহিব পাৰে যে জৰ্দন নদীৰ পূবফালৰ পাৰত বসবাস কৰা হলেনো কি ভুল হলহেঁতেন? নদীখন পাৰ হোৱাটো সঁচাকৈয়ে দৰকাৰী কথা আছিল নে? জৰ্দন নদীৰ পূবফালৰ অঞ্চলটো প্ৰতিজ্ঞাৰ দেশ নহয় নেকি? এই প্ৰশ্নবোৰৰ সঠিক উত্তৰ আমি পিছৰ আলোচনাত খুব সোনকালেই পাম। জৰ্দন নদীখন পাৰ হোৱা কথাটোৱে খ্ৰীষ্টৰ মৃত্যু আৰু পুনৰুত্থানক বুজায়। অৱশ্যে খ্ৰীষ্টৰ মৃত্যু আৰু পুনৰুত্থানত আমাৰ ভূমিকা একো নাই। কেৱল খ্ৰীষ্টকহে ক্ৰুচত গজাল মৰা হৈছিল আৰু তাত ওলমি তেওঁ পাপৰ সুদবিচাৰৰ সকলো কষ্ট সহ্য কৰিছিল। আমি একো কৰিব লগা নহল, আমাৰ হৈ তেওঁই সকলো কৰিলে। যি দুখ ভোগ আপুনি মই পাব লাগিছিল সেই সকলোবোৰ তেওঁ নিজে মূৰ পাতি ললে। আমাক পৰিত্ৰাণ কৰিবলৈকেই তেওঁ তেনেদৰে পথ যুগুত কৰিলে। জৰ্দন নদীখনেও তেনেদৰে পৰিত্ৰাণৰ কথাকেই বুজায়। যিহেতু পৰিত্ৰাণ লাভ কৰিবলৈ আৰু অনন্ত জীৱন পাবলৈ খ্ৰীষ্টৰ মৃত্যুৰ মাজেৰে পাৰ হৈ আহিবই লাগিব, ঠিক সেইদৰে জৰ্দন নৈখন পাৰ হৈ যোৱাটো ইছৰাইলৰ প্ৰতিটো ফৈদৰ বাবে অতি আৱশ্যকীয় কথা আছিল। সেইফালৰ পৰা এই আঢ়ৈটা ফৈদে ডাঙৰ ভুল কাম এটা কৰিছিল। বিচাৰকৰ্তাসকলৰ পুস্তকতো আমি তেনেদৰে পাইছো, খ্ৰীষ্টই যেতিয়া গালিল সাগৰখন পাৰ হৈ এই লোকবিলাকৰ মাজলৈ গৈছিল, তেওঁলোকে যীশুক অস্বীকাৰ কৰিছিল, তেওঁলোকৰ নগৰৰ পৰা যীশুক বাহিৰ হৈ যাবলৈ বাধ্য কৰিছিল। খ্ৰীষ্টৰ মৃত্যু আৰু পুনৰুত্থানেৰে অহা জিৰণিত তেওঁলোকে প্ৰৱেশ কৰা নাছিল। প্ৰিয় শ্ৰোতাসকল, আমিও বাৰু তেওঁলোকৰ দৰে যীশুক অৱহেলা কৰি আছো নেকি? যীশুৰ মাত শুনিও নুশুনাৰ দৰে ভাওজুৰি আছো নেকি? খন্তেক ভাবি চাওকচোন। বছৰৰ পিছত বছৰ ধৰি, মুঠতে 40টা বছৰ এই আঢ়ৈটা ফৈদে অৰণ্যত ভ্ৰমি ফুৰি কটালে, চকুত প্ৰতিজ্ঞাৰ দেশখনৰ সপোন লৈ। কিন্তু যি সময়ত তেওঁলোক আহি দেশখনৰ একেবাৰে সীমাত উপস্থিত হল, তেতিয়া তেওঁলোক আগবাঢ়ি গৈ দেশখন অধিকাৰ কৰি ল'বলৈ টান পালে। 40টা বছৰৰ এটা মধুৰ সপোন নিমিষতে ম্লান পৰি গল। জৰ্দনৰ ইটোপাৰেই তেওঁলোকৰ সপোনৰ দেশ হৈ পৰিল। কেনে দুৰ্ভাগ্যৰ কথা, নহয়নে প্ৰিয় শ্ৰোতা? আজি আপুনি কোনফালে বাৰু আছে, জৰ্দনৰ সিপাৰে নে ইপাৰে? খ্ৰীষ্টৰ আশ্ৰয়ত নে খ্ৰীষ্টৰ পৰা বহু দূৰৈত? যদিহে দূৰৈত আছে, খ্ৰীষ্টৰ জিৰণিত প্ৰৱেশ কৰা নাই, তেতিয়া এয়াই সময়। আগবাঢ়ক তেওঁৰ কাষলৈ। তেওঁ আপোনাক কেতিয়াও অৱহেলা নকৰে, তেওঁ আপোনাকেই দুহাত মেলি কাষলৈ মাতি আছে। এইখিনিতে যীহুচুৱাৰ পুস্তকখনৰ প্ৰথম অধ্যায়টো সামৰিছো, লগে লগে দ্বিতীয় অধ্যায়টো হাতত তুলি লৈছো। আপুনি আমাৰ লগে লগে চাই যাবচোন। দ্বিতীয় অধ্যায়টোক চোৰাংচোৱা পঠোৱা শীৰ্ষকেৰে নামাকৰণ কৰা হৈছে। ইয়াত আমি এগৰাকী অতি নিমাখিত স্বভাৱৰ মহিলাৰ সৈতে পৰিচিত হ'ম। সেই তিৰোতাগৰাকী এগৰাকী বেশ্যা, তাইৰ নাম হৈছে ৰাহাব। গুৰুত্বপূৰ্ণ কথাটো হৈছে এইয়ে যে নতুন নিয়মত তাইৰ নাম বিশ্বাসৰ বীৰ বোলা লোকসকলৰ সৈতে লিপিবদ্ধ কৰা হৈছে। ইব্ৰী পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ 31 নম্বৰ পদটো আপুনি পাঠ কৰি চাব পাৰে। আন এটা আশ্চৰ্যজনক কথা হৈছে যে তাইৰ নাম যীশুখ্ৰীষ্টৰ বংশাৱলীখনতো উল্লেখ আছে। তাই বাৰু কেনেকৈ খ্ৰীষ্টৰ বংশাৱলীত স্থান পালে? এৰা, তাই সেয়া বিশ্বাসৰ দ্বাৰাই পাইছিল। এই অধ্যায়টো এই মহিলাগৰাকীৰ কথাৰেই মুকলি কৰা হৈছে। আমি প্ৰথম পদটো পাঠ কৰি দিছো। পাছে নুনৰ পুত্ৰ যীহুচুৱাই ছিটিমৰ পৰা চোৰাংচোৱা স্বৰূপে দুজন মানুহক গুপুতে এই কথা কৈ পঠালে, বোলে, তোমালোকে যোৱা, সৌ দেশখন, বিশেষকৈ জিৰিহু নগৰ চাই আহাগৈ। তেতিয়া তেওঁবিলাকে গৈ ৰাহাব নামেৰে এজনী বেশ্যাৰ ঘৰত সোমাই তাতে শয়ন কৰিলে। মন কৰিব যে এইবাৰ দেশখন চাবলৈ দুজন চোৰাংচোৱা পঠোৱা হৈছে। আচলতে দেশখন অধিকাৰ কৰি ল'ব পাৰিবনে নাই তাক জানিবলৈ এই দুজন চোৰাংচোৱা হিচাপে পঠোৱা হোৱা নাই। দেশখনত প্ৰৱেশ কৰিবলৈ কোনটো পথ উজু হ'ব সেইটো চাবলৈহে তেওঁলোকক পঠোৱা হৈছিল। ৰাহাব আছিল জিৰিহু নগৰৰ বাসিন্দা। এই সময়ত ৰাহাবৰ ঘৰৰ দুৱাৰ মুকলি হৈ আছে আৰু বোধ কৰো তাই এই লোক দুজনক নিজৰ ঘৰলৈ অতিথিকৈ মাতি নি তেওঁলোকক আদৰ সাদৰ কৰিছিল। এতিয়া আমি 2 নম্বৰ পদৰ পৰা একেবাৰে 7 নম্বৰ পদলৈকে পাঠ কৰি দিম। কিন্তু কোনো লোকে জিৰিহুৰ ৰজাক কলে, চাওক, দেশৰ বুজ বিচাৰ ল'বৰ অৰ্থে ইছৰাইলৰ সন্তানবিলাকৰ তাৰ পৰা কেইজনমান লোক আজি ৰাতি এই ঠাইলৈ আহিল। তাতে জিৰিহুৰ ৰজাই ৰাহাবলৈ এই কথা কৈ পঠালে, বোলে, তোৰ ওচৰলৈ আহি তোৰ ঘৰত সোমোৱা মানুহকেইটাক বাহিৰ কৰি আন, কিয়নো গোটেইখন দেশৰ বুজ বিচাৰ ল'বলৈহে সিহঁত আহিল। কিন্তু সেই তিৰোতাই সেই মানুহ দুজনক লুকুৱাই থৈ কলে, সঁচাকৈ সেই মানুহ মোৰ গুৰিলৈ আহিছিল, কিন্তু সিহঁত ক'ৰ মানুহ তাক মই নাজানো। আন্ধাৰ হলত নগৰৰ দুৱাৰ প্ৰায় বন্ধ কৰা সময়ত সেই মানুহ ওলাই গ'ল, কলৈ গ'ল তাক মই ক'ব নোৱাৰো। তোমালোকে বেগাই সিহঁতৰ পাছে পাছে খেদি যোৱা, কিয়নো তোমালোকে সিহঁতৰ লগ ধৰিবাগৈ। কিন্তু তাই তেওঁবিলাকক ঘৰৰ ছালৰ ওপৰলৈ নি ছালৰ ওপৰত ৰীতিমতে মেলি দিয়া সণঠাৰিবোৰেৰে তেওঁবিলাকক লুকুৱাই থৈছিল। আৰু মানুহবিলাকে জৰ্দন নৈৰ পাৰঘাটলৈ যোৱা বাটেদি তেওঁবিলাকৰ পাছে পাছে খেদি গল, আৰু খেদি যোৱা লোক বাহিৰ হোৱা মাত্ৰকেই নগৰৰ দুৱাৰ মৰা হল। তাইৰ ঘৰলৈ সকলো ধৰণৰ মানুহেই যায় সঁচা, কিন্তু এই দুজন লোক তাইৰ গ্ৰাহক নাছিল। তেওঁলোক গৈছিল এটা গুৰুত্বপূৰ্ণ কাৰ্যৰ দায়িত্ব লৈ। তথাপি এই মহিলাগৰাকীয়ে নিজৰ প্ৰাণ হাতৰ মুঠিত লৈ ৰজাক মিছা কথাটো কিয় কলে বাৰু? যদি কিবা প্ৰকাৰে ৰজাই সেই লোক দুজনক তাইৰ ঘৰতেই পোৱা হলে তাইকটো সুদাই নেৰিলেহেঁতেন। কিন্তু তাই সেইবোৰ চিন্তা নকৰাকৈ এই লোক দুজনক ৰজাৰ হাতত পৰাৰ পৰা ৰক্ষা কৰিলে। কিয় বাৰু? এই প্ৰশ্নটোৰ উত্তৰটোৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা খাপ খাই আছে। ৰাহাবে ৰজাক মিছা মাতি আচলতে আইন অমান্য কৰিলে। ইয়াৰ বাবে তাই দোষী নে বাৰু? আইন কানুনৰ ফালৰ পৰা চাবলৈ গ'লে তাই দোষী, তাই ভুল কাম কৰিছে। কিন্তু তাতো এটা যুক্তি বা কবলৈ গ'লে সত্য এটা সোমাই আছে। যদি সন্মুখত ঈশ্বৰৰ আজ্ঞা আৰু কোনো দেশৰ আইন পৰস্পৰ বিৰোধাবিৰোধী হয়, তেন্তে খ্ৰীষ্টীয় বিশ্বাসী লোকজনে ঈশ্বৰৰ পক্ষ ল'বলৈ বাধ্য হ'ব লাগিব। কিন্তু প্ৰায়েই ইয়াৰ বিপৰীতহে আজিকালি দেখিবলৈ পোৱা যায়। পাচনি কৰ্ম 4 নম্বৰ অধ্যায়ৰ 19 আৰু 20 নম্বৰ পদত এই সংক্ৰান্তত পিতৰ আৰু জোহনৰ স্পষ্ট সিদ্ধান্ত আমি দেখিবলৈ পাইছো। ইয়াত এইদৰে কোৱা হৈছে যে, কিন্তু পিতৰ আৰু জোহনে উত্তৰ দি তেওঁবিলাকক কলে, ঈশ্বৰৰ কথাতকৈ আপোনালোকৰ কথা শুনিবলৈ ঈশ্বৰে দেখাত উচিত হয়নে নহয় ইয়াক আপোনালোকে বিচাৰ কৰি চাওক, কিয়নো আমি যিহকে দেখিলো শুনিলো তাকে নকৈ থাকিব নোৱাৰো। পিতৰ আৰু জোহনে একেবাৰে স্পষ্ট সিদ্ধান্ত শাসনকৰ্তাসকলক জনাই দিছে। আজি খ্ৰীষ্টীয় বিশ্বাসীসকলো তেনেকুৱা সিদ্ধান্তৰ লোক হ'ব লাগে। মানুহৰ কথাতকৈ ঈশ্বৰৰ কথাক বেছি গুৰুত্ব দিব লাগে। ঈশ্বৰৰ সন্তান হিচাপে সেইটো আমাৰ কৰ্তব্য হোৱা উচিত। বাৰু, এতিয়া আমি ঘূৰি আহো প্ৰথম প্ৰশ্নটোলৈ। প্ৰশ্নটো আছিল, ৰাহাবে শত্ৰুক ৰক্ষা কৰিবলৈ নিজ দেশৰ ৰজাৰ আগত কিয় মিছা মাতিছিল? উত্তৰটো ৰাহাবৰ মুখেৰেই শুনকচোন, 8 আৰু 9 নম্বৰ পদ। পাছে তেওঁবিলাক নৌ হওঁতেই তাই ছালৰ ওপৰলৈ তেওঁবিলাকৰ ওচৰলৈ গ'ল আৰু সেই মানুহকেইজনক কলে, যীহোৱাই তোমালোকক যে দেশ দিলে আৰু তোমালোকৰ পৰা যে আমি ত্ৰাসিত হৈছো আৰু দেশ নিবাসী আটাই লোক তোমালোকৰ কাৰণে ভয়ত দ্ৰৱ হৈ গৈছে তাক মই জানিছো। তাই এই চোৰাংচ দুজনক কনানীয় লোকসকলৰ মনৰ ভিতৰৰ অৱস্থাৰ বুজ দিছে। কনানীয় লোকসমূহৰ মনত এনে ধাৰণা উপজিছে যে সেই দেশখনলৈ এটা বিশাল জনসমুদ্ৰ আগবাঢ়ি আহি আছে। সেই বিশাল জনসমুদ্ৰটোৱে এই দেশখন অধিকাৰ কৰি ল'ব বুলি কনানীয় লোকসমূহৰ মনত শংকা জন্মিছে। তেওঁলোক ভয় আৰু শংকাৰে আতংকিত হৈ পৰিছে আৰু এই খবৰকেই ৰাহাবে গুপ্তচৰকেইজনক দিছে। 10 নম্বৰ পদ, কিয়নো তোমালোক মিছৰৰ পৰা ওলাই অহা সময়ত যীহোৱাই তোমালোকৰ সাক্ষাতে কেনেকৈ চুফ সাগৰৰ পানী শুকুৱাইছিল আৰু জৰ্দনৰ সিপাৰে থকা চিহুন আৰু উগ নামেৰে ইমৰিয়াবিলাকৰ দুজন ৰজালৈ তোমালোকে কেনে ব্যৱহাৰ কৰি তেওঁবিলাকৰ নিঃশেষে বিনষ্ট কৰিছিলা তাক আমি শুনিলো। ৰাহাবৰ মুখৰ কথাখিনি মন কৰকচোন, যীহোৱাই তোমালোকৰ সাক্ষাতে কেনেকৈ চুফ সাগৰৰ পানী শুকুৱাইছিল তাক আমি শুনিলো। এই মহাকাৰ্যটো কেতিয়া হৈছিল বাৰু? ইছৰাইল জৰ্দন নদীৰ পাৰত উপস্থিত হোৱাৰ 40 বছৰ আগতেই এই ঘটনাটো ঘটিছিল। সেই 40 বছৰৰ ভিতৰত ঈশ্বৰে কনানীয় লোকসমূহক মন পালটাবলৈ নিশ্চয় সুযোগ দিছিল। ঈশ্বৰে আব্ৰাহামক কৈছিল যে তেওঁৰ সতি সন্ততিবিলাক 400 বছৰৰ বাবে এখন বিদেশত প্ৰৱাসী হৈ থাকিব। তেওঁলোকৰ চতুৰ্থ পুৰুষৰ কালত তেওঁলোক আকৌ ঘূৰি আহিব, কাৰণ ইমৰিয়াহঁতৰ অপৰাধ এতিয়ালৈকে সম্পূৰ্ণ নহয়। সেয়া আছিল ইয়াৰ 420 বছৰ আগৰ কথা। ঈশ্বৰে কনান দেশৰ লোকসমূহক তেওঁলৈ মন পালটন কৰিবলৈ 420 বছৰ সময় দিছিল। আমি ভাবো এই কাল একেবাৰে কম নহয়, বোধ কৰো আপুনিও একমত নহয়নে? তথাপিও আমাৰ অনুগ্ৰহশীল ঈশ্বৰে তেওঁলোকক আৰু 40 বছৰ সময় বঢ়াই দিলে। এই 40 বছৰৰ কালত তেওঁলোকে শুনিছিল ঈশ্বৰে মিছৰৰ পৰা তেওঁলোকৰ লোকসকলক উলিয়াই আনোতে প্ৰকাশ পোৱা ঈশ্বৰৰ পৰাক্ৰমৰ কথা। ঈশ্বৰে কোনো লোককেই তেওঁৰ বিষয়ে আগতীয়াকৈ নজনোৱাকৈ উচ্ছন্ন নকৰে। তেওঁলৈ মন পালটন কৰিবলৈ তেওঁলোকক তেওঁ বাৰে বাৰে সুযোগ দান কৰি আছিল। নতুন নিয়মতো ঈশ্বৰৰ আঁচনি লৰচৰ হোৱা নাই। তেওঁ স্পষ্ট কৰি দিছে যে যীশুখ্ৰীষ্টক অস্বীকাৰ কৰি কোনো স্বৰ্গলৈ যাব নোৱাৰে, অন্যথা নৰক অনিবাৰ্য। নৰকৰ কথাই আপোনাক ভয় খুৱাইছে নেকি প্ৰিয় শ্ৰোতা? খ্ৰীষ্টত বিশ্বাস কৰি আপুনি নৰকৰ যন্ত্ৰণাৰ পৰা ৰক্ষা পাব পাৰে। খ্ৰীষ্টই তেওঁৰ বাক্যত কৈছে, ময়েই বাট আৰু সত্য আৰু জীৱন, মোৰ যোগেদি নগলে কোনো পিতৃৰ ওচৰলৈ নাযায়, জোহন 14:6। ইয়াত কৈছে ময়েই, ময়েই, ময়ো বুলি কোৱা নাই। ময়ো বুলি কোৱা হলে আন বহুতো থকাৰ দৰে বুজালেহেঁতেন। প্ৰভু যীশুৱে কিন্তু ময়ো বুলি কোৱা নাই, কৈছে ময়েই, তেওঁৰ বাহিৰে আন কোনো নাই। তাৰমানে কেৱল তেওঁতহে স্বৰ্গৰ বাট, আৰু ঈশ্বৰে সকলোকে সেই বাট গ্ৰহণ কৰিবলৈ আজিও সুযোগ দি আছে। 11 নম্বৰ পদটো পাঠ কৰি দিছো। আৰু শুনা মাত্ৰকে আমাৰ হৃদয় ভয়ত দ্ৰৱ হৈ গল, তোমালোকৰ কাৰণে কাৰো সাহ আৰু নাথাকিল, কিয়নো তোমালোকৰ ঈশ্বৰ যিহুৱাই ওপৰত থকা স্বৰ্গৰ আৰু তলত থকা পৃথিৱীৰ ঈশ্বৰ। তেওঁলোকে কেৱল শুনাই নাছিল, ইয়াক সত্য বুলি মানিছিলো। এতিয়া 12 পদৰ পৰা 14 নম্বৰ পদলৈকে পঢ়ি দিম। এই হেতুকে মই এতিয়া বিনয় কৰো যে মই তোমালোকলৈ দয়া ব্যৱহাৰ কৰাৰ কাৰণে তোমালোকেও মোৰ পিতৃবংশলৈ দয়া ব্যৱহাৰ কৰিবলৈ, আৰু তোমালোকে মোৰ পিতৃ মাতৃ ভাই আৰু ভনীবিলাকক আৰু তেওঁবিলাকৰ সকলোকে জীয়াই ৰাখিবলৈ আৰু মৃত্যুৰ পৰা আমাৰ প্ৰাণ উদ্ধাৰ কৰিবলৈ যীহুৱাৰ নামেৰে মোৰ আগত শপত খাই মোক সত্যতাৰ প্ৰমাণৰ চিন দিয়া। তেতিয়া সেই মানুহকেইজনে তাইক কলে, যদি তোমালোকে আমাৰ এই কাৰ্যৰ কথা প্ৰকাশ নকৰা তেন্তে তোমালোকৰ প্ৰাণৰ সলনি আমাৰ প্ৰাণ যাব, আৰু যেতিয়া যীহুৱাই আমাক এই দেশ দিব তেতিয়া আমি তোমালৈ দয়া আৰু সত্য ব্যৱহাৰ কৰিম। তাই কেৱল বিশ্বাসে কৰিছিল তেনে নহয়, তাই বিশ্বাসেৰে কাৰ্যও কৰিছিল, নিজৰ প্ৰাণ হাতৰ মুঠিত লৈ শত্ৰুৰ চোৰাংচোৱাকেইজনক ৰক্ষা কৰাৰ কাৰণ এইটোৱেই। এই মানুহজনীয়ে সম্পূৰ্ণ হৃদয়েৰে বিশ্বাস কৰিছিল যে ঈশ্বৰে ইছৰাইলৰ হাতত এই দেশখন দিবই। তাই বিশ্বাস কৰি ঈশ্বৰলৈ মন পালটন কৰিলে, সেইকাৰণে তাই জীৱন ৰক্ষা কৰিব পাৰিলে। ইব্ৰী 11:31 এইদৰে কৈছে, বিশ্বাসৰ গুণে ৰাহব বেশ্যাই চোৰাংচোৱাবিলাকক শান্তিৰে আলহীৰূপে গ্ৰাহ্য কৰিলত অবাধ্যবিলাকৰ লগত তাই বিনষ্ট নহল। প্ৰিয় শ্ৰোতা, আপুনি প্ৰভু যীশুক বিশ্বাস কৰি আপোনাৰ জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলেই আপুনিও আপোনাৰ আত্মাৰ পৰিত্ৰাণ কৰিব পাৰে। সেই কামবাৰ আপুনি কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
ভক্তি বচন, ভক্তি বচন, ভক্তি বচন, ভক্তি বচন।